এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। খিলঞ্জীয়া আৰু জনজাতীয় লোকক উচ্ছেদ কৰাৰ বাবে চৰকাৰৰ কোনো পৰিকল্পনা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। অসম সত্ৰভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ চূড়ান্ত প্ৰতিবেদন দাখিল, পূৰ্ণাংগ সত্ৰ আয়োগ গঠনৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনা। মানস ৰাষ্ট্ৰীয় উদ্যানত দেশী বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি, চলিত বৰ্ষত 1,73,00,000 টকাৰ ৰাজহ সংগ্ৰহ। ছদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠক। আৰু জাৰ্মানীৰ মিউনিখত আজি চলিত বৰ্ষৰ ISSF বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতা আৰম্ভ। খিলঞ্জীয়া আৰু জনজাতীয় লোকক উচ্ছেদ কৰাৰ বাবে চৰকাৰৰ কোনো পৰিকল্পনা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অসম বিধানসভাত প্ৰকাশ কৰে। অহা 100 বছৰলৈ জনজাতীয় লোকৰ ভূমি উচ্ছেদৰ বাবেও চৰকাৰে কোনো পৰিকল্পনা কৰা নাই বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জনজাতীয় লোকসকলে বাস কৰা চাহ বাগিচা অঞ্চলত ছেটেলাইট টাউনশ্বিপ গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে চিন্তা চৰ্চা কৰাৰ বিষয়টো উত্থাপন কৰাত মুখ্যমন্ত্ৰীয়ে কয় যে টাউনশ্বিপ গঢ়ি তোলাৰ পৰিকল্পনাৰ কথাটো ভুল তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰচাৰ কৰা হৈছে। ৰাভা সম্প্ৰদায়ে বা বানত ক্ষতিগ্ৰস্ত মানুহৰ সম্পত্তি উচ্ছেদ কৰাৰ বাবে চৰকাৰৰ কোনো পৰিকল্পনা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে গোৱালপাৰাৰ ৰাক্ষসখিনিত উচ্ছেদ চলোৱা হ'ব বুলি প্ৰকাশ কৰে। গোৱালপাৰা জিলাত জনজাতীয় বেল্ট আৰু ব্লকত বহুলোকে অবৈধভাৱে বসতি লৈ থকা বুলিও মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াত প্ৰকাশ কৰে। ৰাক্ষসখিনি ভূমিও জনজাতীয় বেল্টৰ ভূমিৰূপে সংৰক্ষণ হোৱা প্ৰয়োজন বুলি ডঃ শৰ্মাই কয়।
বৰদুৱাৰ চাহ বাগিচাৰ ৰাভা সম্প্ৰদায় বানে ভঙা মানুহৰ মাটি উচ্ছেদ কৰাৰ কোনো পৰিকল্পনা চৰকাৰৰ আজিও নাই, অহা 100 বছৰলৈ নাথাকে। নাম্বাৰ ওৱান। নাম্বাৰ দুই, যদি ৰাইজে আমাক কয় যে আপোনালোকে মাটিখিনি কিনি আমাক পট্টন দি দিয়ক, তেতিয়া আমি এইটোৱে কম যে আমি পট্টন দিম। লেণ্ড পলিচি মতে অতিৰিক্ত মাটিখিনি চৰকাৰৰ লেণ্ড বেংকত থাকিব, আমি য'ত যেনেকে পাৰো পিছত কিবা চৰকাৰী অনুষ্ঠান কৰিম, কাকো ব্যক্তিগত মানুহক দিয়া নহয়। তৃতীয়, আমাৰ ছেটেলাইট টাউনশ্বিপ পলাশবাৰীত হ'ব, পলাশবাৰীৰ পাৰ্ট এটা বৰদুৱাৰ, পলাশবাৰীত ছেটেলাইট টাউনশ্বিপ হ'ব মানে কি, চৰকাৰে মাটি নিকিনে, চৰকাৰে মাষ্টাৰ প্লেনিং কৰিব, ৱাটাৰ চাপ্লাই কৰিব, ইলেক্ট্ৰিচিটি কৰিব, ৰাস্তা ডাঙৰ কৰিব, আৰু যাতে তাতে এখন টাউনশ্বিপ গ্ৰ' কৰিব পাৰে তাত জ'নিং প্লেন কৰিব। যোনসকলে ছেটেলাইট টাউনশ্বিপৰ বিষয়ে জানে তেওঁলোকে বুজি পাব যে ইয়াত চৰকাৰে বিল্ডিং বনোৱা কাম আৰম্ভ নকৰে, চৰকাৰে খালি জ'নিং প্লেন কৰে, ৰাস্তা ঘাট বনাই দিয়ে, ৱাটাৰ চাপ্লাই বনাই দিয়ে, লাইট বনাই দিয়ে, চলাৰ লাইট বনালে, টিউবলাইট বনালে, যাতে ভৱিষ্যতে মানুহে আহি তাত ঘৰ বনাব পাৰে। এতিয়া এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক, চৰকাৰে যিমানেই ৰাস্তা নবনাওক কিয় মাটি কিন্তু ট্ৰাইবেল মানুহে তাত কিনিব পাৰিব।
ডিব্ৰুগড়ৰ বিমানবন্দৰ ডঃ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণৰ প্ৰস্তাৱ কালি সদনত গৃহীত হোৱাৰ পাছত তেজপুৰৰ বিমানবন্দৰটো জ্যোতি বিষ্ণু নামেৰে নামকৰণ কৰাৰ বাবে চৰকাৰে পৰৱৰ্তী সময়ত পদক্ষেপ ল'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অসম সত্ৰভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগে বিস্তৃত ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণৰ দ্বাৰা প্ৰস্তুত কৰা চূড়ান্ত প্ৰতিবেদন কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দাখিল কৰে। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত অনুষ্ঠানত সমিতিখনে এই প্ৰতিবেদন আনুষ্ঠানিকভাৱে দাখিল কৰে। প্ৰতিবেদন গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালিৰ দিনটো অসমৰ জাতীয় স্বাভিমান সুৰক্ষাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। এই পদক্ষেপৰ সৈতে জড়িত অসম সত্ৰ আয়োগৰ অধ্যক্ষ ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী প্ৰদীপ হাজৰিকা, আয়োগৰ সদস্যদ্বয় বিধায়ক মৃণাল শইকীয়া, ৰূপক শৰ্মাৰ উপৰি সমূহ বিষয়া কৰ্মচাৰীক মুখ্যমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে।
আমি এখন সত্ৰ সম্পৰ্কত আয়োগ গঠন কৰি দিছিল। এই আয়োগৰ উদ্দেশ্য আছিল যে সত্ৰৰ কিমান মাটি বেদখলত আছে আৰু এই মাটিসমূহক বেদখলৰ পৰা উদ্ধাৰ কৰাৰ বাবে উপায়সমূহ চৰকাৰক প্ৰতিবেদন হিচাপে, পৰামৰ্শ হিচাপে আগবঢ়োৱা। মই অত্যন্ত আনন্দিত যে প্ৰায় 150খনতকৈও অধিক সত্ৰ ভ্ৰমণ কৰি আৰু বাকী বিভিন্ন ধৰণে সত্ৰাধিকাৰ বা সত্ৰৰ লগত জড়িত আটাইৰে সৈতে কথা বতৰা পাতি দুটা খণ্ডত সত্ৰ আয়োগে এখন বিস্তৃত প্ৰতিবেদন চৰকাৰক দাখিল কৰিছে। এই প্ৰতিবেদন কেইখন আমি পৰীক্ষাও কৰিম আৰু খুব সোনকালে অসমৰ সত্ৰসমূহক নিৰবিচ্ছিন্নভাৱে সহায় কৰিবলৈ আমি পাৰ্মানেণ্ট আয়োগ এখন উপযুক্ত বাজেটেৰে সৈতে পাৰ্মানেণ্ট সত্ৰ আয়োগ এখন নিৰ্মাণৰ কথাও চৰকাৰত ইতিমধ্যে আলাপ আলোচনা হৈ আছে, যিখন আয়োগৰ আদালতৰ দৰে ক্ষমতা থাকিব আৰু চৰকাৰী বিভাগৰ দৰে বিত্তীয় ক্ষমতা থাকিব। এই সম্পর্কত আমার চিন্তা চর্চা চলি আছে। সেপ্টেম্বরে হোক বা ফেব্রুয়ারি হোক, আমার এই সরকারখনের কার্যকালের ভিতরতে সেই আইনখন আনিবলৈ আমি চেষ্টা করে আছো। আজির প্রতিবেদনখনে এই ক্ষেত্রে আমাক যথেষ্ট সহায় করব। মই সকলকে ধন্যবাদ আগবঢ়াই।
সত্রসমূহক অসমৰ জাতীয় জীৱনৰ স্পন্দন বুলি অভিহিত কৰি ৰাজ্যৰ সত্রসমূহৰ সন্মুখত প্ৰত্যাহ্বান আহি পৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কালিৰ অনুষ্ঠানতে মন্তব্য কৰে। তেওঁ কয় যে বৰপেটা পাটবাউসীকে ধৰি কেইখনমান সত্রৰ উন্নয়নৰ বাবে চৰকাৰে পদক্ষেপ লৈছে। অৱশ্যে 922খন সত্রলৈ পৰিৱৰ্তন অনাটো সহজ কাম নহয় আৰু ইয়াৰ বাবে সামাজিক আৰু ৰাজনৈতিক সহযোগিতাৰ প্ৰয়োজন আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে স্থায়ী সত্ৰ আয়োগ গঠন কৰি সত্ৰসমূহলৈ আইনগত আৰু আৰ্থিক সহযোগিতা প্ৰদানৰ পৰিকল্পনা লৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰতিখন সত্ৰৰ সৈতে বৈঠক অনুষ্ঠিত কৰি 25 বছৰীয়া পৰিকল্পনা গ্ৰহণ কৰা হ'ব। মানস ৰাষ্ট্ৰীয় উদ্যানত চলিত বিত্তীয় বৰ্ষত দেশী বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে ৰাজহ সংগ্ৰহ যথেষ্ট বৃদ্ধি পাইছে। 2024-25 বিত্তীয় বৰ্ষত উদ্যানখনৰ পৰা 1,73,00,000 অধিক ৰাজহ সংগ্ৰহ কৰা হৈছে। এই সময়ছোৱাত 60,912 ঘৰুৱা আৰু 3,426 বিদেশী পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰিছে। 2023-24 বৰ্ষত সংগৃহীত ৰাজহৰ পৰিমাণ আছিল প্ৰায় 1,40,00,000। এই সময়ছোৱাত 50,515 ঘৰুৱা আৰু 1,816 বিদেশী পৰ্যটকে উদ্যানখন ভ্ৰমণ কৰিছিল। 2022-23 বৰ্ষত 55,257 ঘৰুৱা আৰু 924 বিদেশী পৰ্যটকে উদ্যানখন ভ্ৰমণ কৰিছিল। এই সময়ছোৱাত সংগৃহীত ৰাজহৰ পৰিমাণ আছিল প্ৰায় 1,35,00,000। বিটিআৰত বৰ্তমান বিৰাজ কৰা শান্তি আৰু সুস্থিৰ পৰিৱেশ উদ্যানখনত পৰ্যটকৰ আগমন বৃদ্ধিৰ প্ৰধান কাৰকৰূপে চিহ্নিত হৈছে। লগতে উদ্যানখনত চলি থকা সংৰক্ষণমূলক কাম কাজ, জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু স্থানীয় জনগোষ্ঠীৰ সক্ৰিয় অংশগ্ৰহণেও পৰ্যটকক উদ্যানখনলৈ আকৰ্ষিত কৰিছে। উল্লেখযোগ্য যে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰা মানস ৰাষ্ট্ৰীয় উদ্যান ব্যাঘ্ৰ সংৰক্ষিত উদ্যানৰূপেও সুপৰিচিত। অসম আৰু মেঘালয়ত ছদিনীয়া ভ্ৰমণসূচীৰে অহা ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলটোৱে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান আৰু অন্য শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। এই বৈঠকত দেশখনৰ সৈতে বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি, প্ৰযুক্তি, আধ্যামিকতা আৰু ধৰ্মীয় যোগাযোগ স্থাপন সন্দৰ্ভত আলোচনা কৰা হ'ব। 7 জুনত গুৱাহাটীত উপস্থিত হোৱা দলটোৱে এই ভ্ৰমণৰ প্ৰথম দিনা হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰে। ইয়াৰ পাছত তেওঁলোকে IIT গুৱাহাটীত উপস্থিত হৈ প্ৰতিষ্ঠানটোৰ সঞ্চালক অধ্যাপক দেবেন্দ্ৰ জালিহাল প্ৰমুখ্যে কেইবাগৰাকী অধ্যাপকৰ সৈতে মত বিনিময় কৰে। দলটোৱে বাঁহ ব্যৱহাৰ কৰি IIT কৰা অভিনৱ তথা বহনক্ষম সামগ্ৰী নিৰ্মাণ আৰু 3D প্ৰিণ্টেড সঁজুলিৰ লেখীয়া উদ্ভাৱনীমূলক কাৰ্যকলাপসমূহ প্ৰত্যক্ষ কৰে। দলটোৱে দেওবাৰে গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা পৰিদৰ্শন কৰি মাণ্ডলিক বন বিষয়া অশ্বিনী কুমাৰৰ সৈতে আলোচনাত মিলিত হয়। গুৱাহাটীস্থিত ভূটানৰ কনচুল জেনেৰেল জিগমে থিনলে নামগিয়াল আৰু ৰয়েল ভূটানিজ কনচুলেট জেনেৰেল ফুৰপা শ্বেৰিঙৰ নেতৃত্বৰ দলটোৱে কালি মেঘালয় ভ্ৰমণ কৰে। সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা 11 বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰি আহিছে। আজিৰ ভূটানত উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ যাত্ৰা আৰু এসময়ত আওহতীয়া অঞ্চল বুলি অৱহেলিত উত্তৰ পূবৰ যোগাযোগ আৰু প্ৰগতিৰ ক্ষেত্ৰত নিদৰ্শন হৈ পৰা সন্দৰ্ভত এয়া আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ আলোকপাত।
বিগত 11 বছৰত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি ক্ষেত্ৰতেই নহয় জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিছে। উত্তৰ পূবৰ আন্তঃগাঁথনি বিকাশৰ বিশেষ ধ্বজাবাহী আঁচনি PM ডিভাইন আৰু অভিলাষী জিলা কাৰ্যসূচীয়ে তৃণমূল পৰ্যায়ৰ পৰা উন্নয়ন নিশ্চিত কৰিবলৈ সমৰ্থ হৈছে। বনধন যোজনাৰ জৰিয়তে 3,00,000ৰো অধিক জনজাতীয় লোকক সহায় আগবঢ়োৱা হৈছে। তদুপৰি 434 কৃষক উৎপাদক কোম্পানীৰ জৰিয়তে 2,00,000ৰো অধিক কৃষকক কৃষি সম্পৰ্কীয় ব্যৱসায় কৰিবলৈ সাহায্য আগবঢ়াই উৎসাহিত কৰা হৈছে। সমগ্ৰ অঞ্চলটো জৈৱিক কৃষি, খোৱাতেল আৰু পৰম্পৰাগত সামগ্ৰী যেনে বাঁহ, অগৰ কাঠ আৰু এৰি উৎপাদনৰ কেন্দ্ৰ হৈ পৰিছে। জিলা আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো বিশেষ উন্নতি পৰিলক্ষিত হৈছে। সাংস্কৃতিক ক্ষেত্ৰত উল্লেখনীয় দিশৰ ভিতৰত ৰাজ্যখনৰ চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাটো অন্যতম। এনেবোৰ কাৰণতে উত্তৰ পূৰ্বাঞ্চল দেশৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হৈছে।
মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় নেতাসকলৰ সৈতে আলোচনাৰ বাবে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেন সিং, ৰাজ্যসভাৰ সাংসদ লেইছেম্বা সানাজাওবাৰ সৈতে কালি নতুন দিল্লীলৈ ৰাওনা হয়। 2023 চনৰ মেৰ পৰা ৰাজ্যখনত জনগোষ্ঠীয় হিংসাৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰম্বাই টেংগল গোটৰ নেতা কানন সিঙকে ধৰি 5 জন নেতাক CBIৰ দ্বাৰা গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি যোৱা শনিবাৰৰ পৰা ৰাজ্যখনৰ 5খন জিলাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নেতাগৰাকীক ৰাজ্যৰ বাহিৰলৈ নিব পাৰে বুলি প্ৰকাশ পোৱাৰ পাছতে প্ৰতিবাদকাৰীয়ে ইম্ফল বিমানবন্দৰ ঘেৰাও কৰাৰ উপৰি বিভিন্ন স্থানত অগ্নিসংযোগ কৰে। ৰাজ্যখনৰ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে 5খন জিলাত ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। শনিবাৰে নিশা 11:45 পৰা পশ্চিম ইম্ফল, পূব ইম্ফল, থৌবাল, বিষ্ণুপুৰ আৰু কাকচিং জিলাত এই নিষেধাজ্ঞা জাৰি কৰা হয়। ৰাজ্যিক বিজেপিৰ নেতা এন বীৰেন সিঙে ইম্ফল বিমান বন্দৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে মণিপুৰৰ পৰিস্থিতি কালি পৰ্যন্ত গুৰুতৰ হৈ আছে। এনে সময়ত তেওঁ জনসাধাৰণক সুস্থিৰ হৈ থাকিবলৈ আৰু প্ৰতিবাদৰ সময়ত হিংসাম্মক কাৰ্য এৰাই চলিবলৈ আহান জনায়। ইপিনে মেইতে নেতাগৰাকীক মুকলি কৰাৰ দাবীত আৰম্ভাই টেংগলগোটে 10 দিন বন্ধ ঘোষণা কৰাত ৰাজ্যখনৰ উপত্যকা জিলাসমূহত বিগত দুদিন ধৰি পৰিস্থিতি উদ্বেগজনক হৈ আছে। হাতী মানুহৰ সংঘাত ৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা গজমিত্ৰ কাৰ্যসূচীৰ অধীনত যোৰহাট জিলাকো সামৰি লোৱা হ'ব। কালি বিধানসভাত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে হাতী মানুহৰ সংঘাত সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে যোৰহাট জিলাৰ গিবন অভয়াৰণ্যৰ পৰা যাতে হাতী জনাঞ্চললৈ ওলাই আহিব নোৱাৰে তাৰ বাবে চৰকাৰে সৌৰ বেৰ দিয়াৰ প্ৰকল্প লৈছে। এই অনুসৰি 2025-26 বৰ্ষত অভয়াৰণ্যখনৰ সমীপৰ 6 কিলোমিটাৰ এলেকাত সৌৰ বেৰ দিয়া হ'ব। জাৰ্মানীৰ মিউনিখত আজি চলিত বৰ্ষৰ ISSF বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতা আৰম্ভ হ'ব। মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল আৰু পুৰুষৰ 10 মিটাৰ এয়াৰ পিষ্টল শিতানৰ ফাইনেলেৰে এই প্ৰতিযোগিতা মুকলি হ'ব। এইবেলি 3গৰাকী ভাৰতীয় খেলুৱৈয়ে এই প্ৰতিযোগিতাত অভিষেক ঘটাবলৈ সাজু হৈছে। 36গৰাকী খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় দলটো প্ৰতিযোগিতাত ভাগ লোৱা দেশসমূহৰ ভিতৰত সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছে। অলিম্পিকৰ পিষ্টল শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰা মনু ভাকেৰ আৰু কিৰণ অংকুশ যাদৱকে ধৰি পুৰুষৰ ৰাইফল শিতানৰ তাৰকা খেলুৱৈ অৰ্জুন বাবুতা আৰু স্বপ্নিল কুশালেও প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাও।
অসমীয়া প্ৰতিদিন কাকতৰ পত্নী সোণম প্ৰেমিক ৰাজ কুশৱাৰাৰ ষড়যন্ত্ৰতে হত্যা কৰা হৈছিল ৰাজা ৰঘুবংশীক শিৰোনামৰ বাতৰিত, চেৰাপুঞ্জীত মধ্যপ্ৰদেশৰ পৰ্যটকক হত্যাৰ বাতৰিত পন্নী জড়িত থকাৰ শিহৰণকাৰী খবৰ প্ৰকাশ হৈছে। এই বাতৰি আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কুলচি নদীত চৰকাৰে স্থাপন কৰিবলৈ গ্ৰহণ কৰা 55 মেগাৱাট জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত বাতিলৰ দাবীত কালি উকিয়ামত কেইবাটাও দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। এই বাতৰি দৈনিক অসম কাকতে জলবিদ্যুৎ প্ৰকল্পৰ প্ৰতিবাদত উত্তাল উকিয়াম শিৰোনামেৰে প্ৰকাশ কৰিছে। বিদেশী বিতাৰণৰ ক্ষেত্ৰত চৰকাৰে আপোচ নকৰে আৰু NRCত তথ্য সুৰক্ষিত কৰিবলৈ চৰকাৰে কাম কৰি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এই বাতৰিটো NRCত নাম থাকিলেও বিতাৰিত হ'ব সন্দেহজনক নাগৰিক শিৰোনামেৰে আমাৰ অসম কাকতত প্ৰকাশ পাইছে। দৈনিক জনভূমি কাকতে বিধানসভাত কালি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকা এটা বাতৰি প্ৰকাশ কৰিছে। অসম বিধানসভাৰ কালিৰ বিশেষ অধিৱেশনত ডঃ ভূপেন হাজৰিকা গীতে মাতে মুখৰ হৈ উঠা আৰু ডিব্ৰুগড় বিমানকোঠৰ নাম সুধাকণ্ঠগৰাকীৰ নামেৰে নামকৰণ কৰিবলৈ লোৱা বাতৰিটো দৈনিক অগ্ৰদূত কাকতৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। অসমৰ ৰাজ্যসভাৰ খালী হোৱা 2খন আসনৰ বাবে বিজেপি প্ৰাৰ্থী কণাট পুৰকাষ্ঠ আৰু অগপ প্ৰাৰ্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই অসম বিধানসভাৰ সংশ্লিষ্ট নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে। এই বাতৰি অসমীয়া খবৰ কাকতৰ লগতে আনবোৰ কাকতেও প্ৰকাশ কৰিছে। পুনৰ গোষ্ঠী সংঘৰ্ষত উত্তপ্ত মণিপুৰ, প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে চৰকাৰী কাৰ্যালয় বাহন, এই বাতৰি নিয়মীয়া বাৰ্তা কাকতৰ। অবৈধ বাংলাদেশী বিতাৰণ সন্দৰ্ভত কালি অসম বিধানসভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰে দি আছাম ট্ৰিবিউন কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। IS বিষয়া ইন্দ্ৰেশ্বৰ কলিতাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী কোষে চাৰ্জশ্বীট দাখিল কৰিছে। এই বাতৰি দ্য চেণ্টিনেল কাকতৰ। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 36 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। খিলঞ্জী আৰু জনজাতীয় লোকক উচ্ছেদ কৰাৰ বাবে চৰকাৰৰ কোনো পৰিকল্পনা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। অসম সত্ৰভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ চূড়ান্ত প্ৰতিবেদন দাখিল, স্থায়ী সত্ৰ আয়োগ গঠনৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনা, মানস ৰাষ্ট্ৰীয় উদ্যানত দেশী বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি, চলিত বৰ্ষত 1,73,00,000 টকাৰ ৰাজহ সংগ্ৰহ, ছদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠক, আৰু জাৰ্মানীৰ মিউনিখত আজি চলিত বৰ্ষৰ ISSF বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতা আৰম্ভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষণিক পাছতে জিলাৰ এৰূপ আৰু দিনৰ 11:00 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।